से श्री गुरु गौरांग जयता श्रीमद्भगवद्गीता प्रथमोत्थाय सौन्न दर्शन धृतराष्ट्र उवाच धर्मक्षेत्री कुरुक्षेत्री समवेता जुजुत्सव मामका पांडवाश्चैव किमाप कुर्वत संजय संजय उवाच दृष्टा तु पांडवानीकं बूढ़ं दुर्योधनस्तदा आचार्यमुपसंगम्य राजा वचनमब्रवीत् पश्यैतां पाण्डुपुत्राणाम् आचार्यमहतीं च मुं बूढ़ां द्रुपदपुत्रेण तव शिष्येन धीमता अत्र शूरामहे श्वासा भीमार्जुनसमायुधि जुजुधानविराटश्च द्रुपदश्च महारथ दृष्टकेतुश्च कीतान् काशीराजश्च वीर्यमान् पुरुजीत् कुन्तीभोजश्च शैवश्च नरपुङ्गवः जुधामन्नुश्च विक्रान्त उत्तमौजाश्च वीर्यमान् सौभद्रुद्रौपदीयाश्च सर्व एव महारथा अस्माकं तु विशिष्टाजी तान् निबोध द्विजोत्तम नायका मम सैन्यस्य संगार्थं तान् ब्रवीमि ते भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जय अश्वत्थामा विकर्णश्च सौमदत्तीर्जयद्रथः अन्ये च बहवः शूरा मदर्थे तक्तजीविता नानाशस्त्रप्रहरणः सर्वे युद्धविधारदाः अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितं पर्याप्तं तिदमेतेषां बलं भीमाभिरक्षितम् अयनेषु च सर्वेषु यथा भागमवस्थिताः भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि तस्य संजानयन् हर्षं कुरुविद्ध पितामह सिंहनादं विनादोच्चैर्शङ्खं दधनौ प्रतापवान् ततः शङ्खाश्च भीर्यश्च प्रणवानकगोमुखाः सहसैवाभ्यहन्नन्त सशब्दस्तुमुलोऽभवत् ततश्चेतैर्हैर्युक्ते महति सन्दने स्थितौ माधवः पाण्डवाश्चैव दिव्यौ शङ्खौ प्रदधनतु पाञ्चजन्यं ऋषिकेषु देवदत्तं धनञ्जय पौण्ड्रं दधनौ महाशङ्खं भीमकर्मा वृकोदरा अनन्तविजयं राजा कुन्तिपुत्रो युधिष्ठिरः नकुलः सहदेवश्च सुघोषमणिपुष्पको कश्यश्च परमेश्वासः शिखण्डी च महारथ धृष्टद्युम्नो विराटश्च सात्तकीश्चापराजितः द्रुपदो द्रौपदेयाश्च सर्वसः पृथिवीपते सौभद्रश्च महाबाहु शङ्खान् दधनु पृथक् पृथक् सघोषधातुराष्ट्राणां हृदयानि पदारयत् नभश्च पृथिवीं चैव तुमुलभूनुनादयन् अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः प्रवृत्ते शस्त्रसम्पाते धनुरुत्तम्य पाण्डवः ऋषिकेशं तदा वाक्यम् इदमाह महीपते अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेच्युत यावदेतान् निरीक्षेयं जद्धु कामानवस्थितान् कैर्मया सह योद्धव्यम् अस्मिन् रणसमुद्यमे यत्समानानवेक्षेयं जायतेऽत्र समागतः धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकित्सवः संजय उवाच एवमुक्तो ऋषिकेशो गुराकेशेन भारत সেনায়ুরুভয়ের মধ্যে স্থাপয়িতা রথোত্তম ভীষ্মদ্রোণ প্রমুখতা সর্বেষাং চ মহীক্ষিতাম উবাচ পার্থ পশ্যেতান সমবেতান কুরুনীতি তত্রাপশ্যৎস্থিতান পার্থ পিতৃণত পিতামহান আচার্যান মাতুরান ভ্রাতৃন পুত্রান পৌত্রান সখীংস্তথা শ্বশুরান সুহৃদশ্চৈব সেনয়োরুভয়োরপি তান সমীক্ষ সকৌন্তেয সর্বান বন্ধুরবস্থিতান কৃপয়া পরয়া বিষ্টু বিষিদন নিধমব্রবীত অর্জুন উবাচ দৃষ্টেমান সজনান কৃষ্ণ যুযুৎসুন সমবস্থিতান সীদন্তি মম গাত্রাণি মুখঞ্চ পরিশুষ্যতি বেপথুশ্চ শরীরে মে রোমহর্ষশ্চ জায়তে গাণ্ডিবং সংসতে হস্তা তৎচৈব পরিগচ্ছতে ন চ শক্নোমবস্থাতুম ভ্রমতীব চ মে মনঃ নিমিত্তানি চ পশ্যামি বিপরীতানি কেশব ন চ শ্রেয়ুনু পশ্যামি হত্বা স্বজনমাহবে ন কাঙ্ক্ষে বিজয়ং কৃষ্ণ ন চ রাজ্যং সুখাং চ কিং নো রাজ্যেন গোবিন্দ কিং ভি ভোগের জীবিতে নবা যে সামর্থে কাঙ্ক্ষিতং নৌ রাজ্যং ভোগা সুখানি চ তইমে বস্থিতা যুদ্ধে প্রাণাংস্তক্ত্বা ধনানি চ আচার্যা পিতরা পুত্রাস্তথৈব চ পিতামহ মাতুরা শ্বশুরা পৌত্রা শল্যা সম্বন্ধিনস্তথা এতান ন হন্তু হন্তুমিচ্ছামি নতোপি মধুসূদন অপি ত্রৈলোক্যরাজ্যস্য হেতুঃ কিং ন মহীকৃতে নিহত্য ধাতরাষ্টান্ন কা প্রতিষ্ঠা জনার্দন পাপমেবাশ্রয়েদসমান হত্যৈতা নাতো তাইনঃ তস্মন্নরহা বয়ং হন্তুম ধাতরাষ্ট্রান সবান্ধবান স্বজনং হি কথং হত্বা সুখিনঃ শ্যাম মাতম যদ্য পেতে ন পশ্যন্তি লোভোপহত চেতসা কুলক্ষয়কৃতং দোষং মিত্রদ্রোহী চ পাতকম কথং ন জ্ঞেয়মস্মাভি পাপাদস্মান নিবর্তিতুম কুলক্ষয়কৃতং দোষং প্রপশ্যদ্ভির্জনার্দন কুলক্ষয় প্রণশ্যন্তি কুলধর্মা সনাতন ধর্মে নস্তি কুলং কৃষ্ণম অধর্মোভিভবত্যুত অধর্মাভিভবাৎ কৃষ্ণ প্রদুষ্যন্তি কুলস্ত্রিয়ঃ ত্রিষু দুষ্টাসু বার্ষ্ণেয় জায়তে বর্ণশঙ্কর শঙ্করো নরকায়ৈব কুলগ্রাণাং কুলস্য চ পতন্তি পিতরুজ্জেষাং লুপ্তপিণ্ডোদক ক্রিয়া দোষৈরেতৈ কুলগ্নানাং বর্ণশঙ্করকারকৈ উৎসদ্যন্তে জাতিধর্মাঃ কুলধর্মাশ্চ শাশ্বতাঃ উৎসন্ন কুলধর্মানাং মনুষ্যানাং জনার্দন নরকে নিহতং বাসো ভবতি তনু শুশ্রুম অহোবত মহত পাপং কর্তুম ব্যবসিতা বয়ং যদরাজ্য সুখলোভেন হন্তুং স্বজনমুদ্যতা যদি মাম অপ্রতিকার অষষ্ঠং শস্ত্রপানয় ধাতরাষ্ট্রা রণে হন্তু স্তন্মে ক্ষেম তরঙ্গ ভাবে সঞ্জয় উবাচ এব মুক্তার্জুন সংখ্যে রথোপস্থ উপাবিশত বিসৃজ্য সশরং চাপং শোকসঙ্গ বিঘ্ন মানস ইতি শ্রীমহাভারতে শতসহস্রাং সংহিতায়াং বৈয়াসিকাং ভীষ্মপর্বণি শ্রীমদ্ভগবদ্গীতাসুপনিষৎসু ব্রহ্মবিদ্যায়াং যোগশাস্ত্রে শ্রীকৃষ্ণার্জুনসংবাদে সৈন্যদর্শনং নাম প্রথমোধ্যায়।